এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। দেশৰ 55গৰাকী উপৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। নতুন সংসদ ভৱনত ক্ষন্তেক সময়ৰ পূৰ্বে জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটদান কৰে। লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলেও ভোটদান কৰিছে। সন্ধিয়া 6 বজাৰ পৰা ভোট গণনা কৰা হ'ব। এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু আই এন ডি আই এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। সাংবিধানিক ব্যৱস্থা অনুযায়ী লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক লৈ গঠিত ভোটদাতা মণ্ডলীয়ে সমানুপাতিক প্ৰতিনিধিত্বৰ আধাৰত উপৰাষ্ট্ৰপতিৰ পদৰ বাবে গোপন বেলটৰ যোগেৰে ভোটদান কৰে। বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা হৈছে 542 আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে 239। সেই অনুসৰি দুয়োখন সদনৰ মুঠ 781গৰাকী সদস্যৰ ভিতৰত 391গৰাকীৰ ভোট লাভ কৰা প্ৰাৰ্থীগৰাকীয়ে উপৰাষ্ট্ৰপতি হিচাপে বিজয়ী হ'ব। উল্লেখযোগ্য যে পূৰ্বৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে যোৱা জুলাই মাহত পদত্যাগ কৰাৰ বাবে এই নিৰ্বাচনৰ প্ৰয়োজন হৈছে। অসম আৰক্ষীয়ে কালি এটা নিৰ্দেশনাৰ জৰিয়তে 239গৰাকী উপপৰিদৰ্শকক বিভিন্ন স্থানলৈ বদলি কৰিছে। ইয়াৰে 18গৰাকী উপপৰিদৰ্শক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ। উল্লেখযোগ্য যে অসম আৰক্ষীয়ে বিভিন্ন সময়ত তেওঁলোকৰ অধীনৰ কৰ্মচাৰীসকলক ৰদবদল কৰি আহিছে। অৰুণাচলৰ লংডিং জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এন এছ চি এন আই এমৰ এজন সদস্যই আত্মসমৰ্পণ কৰে। মানস্ত্ৰসহ আত্মসমৰ্পণ কৰা লোকজনৰ নাম ফুলেশ্বৰ গগৈ ওৰফে নং এছ টাংছাৰ। লোকজন তিনিচুকীয়া জিলাৰ পেঙেৰীৰ মাইচাংপানীৰ বাসিন্দা। হোজাই জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাখনৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত কালি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। পুৱা সুধাকণ্ঠৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনকে ধৰি নিশালৈকে বিভিন্ন অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনৰ কণ কণ শিশু আৰু বিভিন্ন বিভাগৰ বিষয় কৰ্মচাৰীৰ লগতে স্থানীয় শিল্পীয়ে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰে। এই অনুষ্ঠানত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীকে ধৰি কেইবাগৰাকীও অতিৰিক্ত জিলা আয়ুক্তসহ প্ৰশাসনৰ ভালেসংখ্যক বিষয় কৰ্মচাৰীয়ে সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীতটি মঞ্চত পৰিৱেশন কৰে। মানকাছাৰৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্বকৰ্মা পূজাৰ বাবে ইতিমধ্যে জিলাখনৰ মৃন্ময় শিল্পীসকলে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ সুনীল পাল নামৰ 80 বছৰীয়া এগৰাকী শিল্পীয়ে এইবেলি 50টা বিশ্বকৰ্মা পূজাৰ প্ৰতিমা নিৰ্মাণ কৰিছে। তেওঁ লগতে 9টা দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰিছে। তেওঁৰ এই প্ৰতিমাসমূহ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লগতে মানকাছাৰৰ কেইবাটাও স্থানলৈ প্ৰেৰণ কৰা হ'ব। লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ জিলা সৈনিক কল্যাণ বিভাগত কালি ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিৱেশ সহায়ক যোজনা 2025ৰ অধীনত আইনী সেৱা কেন্দ্ৰ মুকলি কৰা হয়। জিলা আইনী সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা সত্ৰ ন্যায়াধীশ পলি কটকীয়ে এই কেন্দ্ৰটো মুকলি কৰি ইয়াৰ ফলত প্ৰাক্তন সেনা তথা দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকলৰ পৰিয়ালবৰ্গক বিনামূলীয়া আইনী সেৱা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে। বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস কালি উদযাপন কৰা হয়। 2016ৰ কালিৰ দিনটোতে মাজুলীক জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল। জিলা দিৱস উপলক্ষে গড়মূৰ খোনাচকৰ মানৱদেৱ কৃষ্টিসংঘত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উদ্যোগত আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সহযোগত যোৱা নিশা এখন ভাওনা প্ৰদৰ্শন কৰা হয়। তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে পৰিদৰ্শক পুৰঞ্জয় বৰাই যোগদান কৰে। ইয়াৰ পূৰ্বে তেওঁ চি আই ডিত কৰ্মৰত হৈ আছিল। তেওঁ তিনিচুকীয়া সদৰত যান বাহন শাখাৰ আই চি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰি অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপ যোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী চাব পাৰে। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি বিয়লি দুপৰীয়া 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।